হোছেয়া ভাৱবাদী পুস্তক 14 অধ্যায়। জিহুৱালৈ মন পালতন। হে ইজৰাইল, তোমালোকৰ ঈশ্বৰ জিহুৱালৈ উলটি আহা। তোমালোকৰ অপৰাধৰ কাৰণে তোমালোক পতিত হলা। মন পালতনৰ বাক্যৰ লগত লোৱা আৰু জিহুৱালৈ ঘূৰি তেওঁক কোৱা, আমাৰ সকলো পাপ অপৰাধ দূৰ কৰক আৰু আমাৰ যি উত্তম তাক গ্ৰহণ কৰক, যাতে আমি আমাৰ উঠেৰে আপোনাৰ প্ৰশংসা কৰিব পাৰোঁ। অসুৰিয়াই আমাক উদ্ধাৰ কৰিব নোৱাৰিব। ঘোঁৰাৰ ওপৰত ভৰসা কৰি আমি যুদ্ধ নকৰিম। আমাৰ হাতেৰে নিৰ্মাণ কৰা মূৰ্তিক আমি পুনৰ তুমি আমাৰ ঈশ্বৰ বুলি কেতিয়াও নকওঁ, কিয়নো আপোনাৰ ওচৰতে অনাৰ্থজনে দয়া বিচাৰি পায়। জিহুৱাই ইজৰাইলক ক্ষমা কৰিব। জিহুৱাই কৈছে, তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম। মই বিনা স্বত্তেই তেওঁলোকক প্ৰেম কৰিম, কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ'ল। মই ইজৰাইললৈ নিয়ৰৰ নিচিনাকৈ হ'ম, তেওঁ লিলি ফুলৰ নিচিনাকৈ ফুলিব, লিবানুনৰ এৰজ গছৰ নিচিনাকৈ তেওঁ শিপা নামি যাব, তেওঁৰ ডালবোৰ বিস্তাৰিত হৈ বাঢ়ি যাব, জিত গছৰ নিচিনা তেওঁ সৌন্দৰ্য হ'ব, তেওঁ সুগন্ধ লিবানুনৰ এৰজ গছৰ নিচিনা হ'ব। তেওঁলোকে পুনৰাই মোৰ ছাঁত বাস কৰিবলৈ আহিব, তেওঁলোক প্ৰচুৰ শস্যৰে পূৰ্ণজীৱিত হ'ব আৰু দ্ৰাক্ষালতাৰ নিচিনাকৈ ফুলিব, লিবানুনৰ দ্ৰাক্ষাৰসৰ নিচিনাকৈ তেওঁলোকৰ সুখ্যাতি হ'ব। ইফয়িমে ক'ব, মূৰ্তিবোৰৰ লগত মোৰ পুনৰ কি সম্পৰ্ক, ময়ে তোমাক উত্তৰ দিম আৰু তেওঁৰ যত্ন ল'ম, মই এক কেঁচাপতীয়া দেৱদাৰু গছৰ নিচিনা। তোমাৰ বিশ্বস্ততাৰ ফল মোৰ কাষৰ পৰাই আহে। জ্ঞানবানজনে এইবোৰ কথা বুজে, বিবেচকজনে এইবোৰ কথা জানে, কিয়নো জিহুৱাৰ পথবোৰ সত্যতাৰ পথ আৰু ধাৰ্মিকতাজনে সেই পথত গমন কৰে, কিন্তু অধাৰ্মিকজনে হ'লে সেইবোৰত উজুতি খায়।